এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ডাভোছৰ ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, অসমৰ বিকাশ যাত্ৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দৃঢ় প্ৰত্যয়, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বিষয় সন্দৰ্ভত এজাহাৰ দাখিল, নীতিন নবীন ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাটো নিশ্চিত, আজি আনুষ্ঠানিক ঘোষণা, কোকৰাঝাৰৰ কাৰিগাঁৱত গৰু চোৰৰ সন্দেহত গণপ্ৰহাৰত এজন লোকৰ মৃত্যু, চাৰিজন গুৰুতৰভাৱে আহত, আৰু মাদক দ্ৰব্য বিৰোধী অভিযানৰ অধীনত আৰক্ষীৰ কাছাৰ আৰু ডিব্ৰুগড়ত দুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশখনলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগৰত্নমক সাক্ষাৎ কৰি মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলে আদৰণি জনায়। ডঃ শৰ্মাৰ সৈতে এই সন্মিলনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ববেংকৰ অধ্যক্ষ অজয় বাংগায়ো অংশ লৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত প্ৰথমবাৰৰ বাবে অসমৰ অংশগ্ৰহণৰ জৰিয়তে গোলকীয় বিনিয়োগকাৰীসকলক আকৰ্ষণৰ প্ৰয়াস কৰা হ'ব বুলি উল্লেখ কৰে।
We are coming to World Economic Forum Davos for the first time. Assam was never there, but for the first time we are here. We want to send a message that Assam is now a emerging state, emerging economy. So when you are thinking of investing in India, you can consider Assam as one of the destination. Assam is now the officially we are the fastest growing state in the country. Recently Reserve Bank of India has released the data and it's clearly established that Assam is growing speedily, rapidly, and in fact we are on the top of the chart. So there are many reasons why people will come, people will invest in India. Yesterday also IMF has revised the growth projection of India above 7%. So I mean within India, I think that time has come that people go to the diverse state, diverse region and harness the potential of that region also. So I think Assam will be able to give a good platform for investment. So that will be our message that come and explore Assam.
এই ফৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত ৰাজ্যখনক আগশাৰীলৈ লৈ যোৱাৰ দিশত সহায়ক হ'ব। মুখ্যমন্ত্ৰীয়ে এই ফৰামত কমেও 17খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশ লোৱাৰ কথা। অহা 23 জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি সামাজিক মাধ্যমত বিয়পি পৰা বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে কোনো দুষ্কৃতিকাৰীয়ে অসাধু অভিপ্ৰায়েৰে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে এই কাম কৰিছে। এনে কাৰ্যৰ দ্বাৰা ভুল তথ্য বিয়পাই সাংবিধানিক পদমৰ্যাদা ম্লান কৰাৰ লগতে জনমানসত তেওঁক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে বুলিও শ্ৰীসোণোৱালে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে এই বিষয়ত এজাহাৰ দাখিল কৰা হৈছে আৰু বিধি বলবৎকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই ঘটনা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া অভিসন্ধি বুলি মন্তব্য কৰে। এই কাৰ্যত জড়িত লোকসকলক কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও তেওঁ উল্লেখ কৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হোৱাটো নিশ্চিত হৈছে। আজি আনুষ্ঠানিকভাৱে নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেওঁক নিৰ্বাচনৰ কথা ঘোষণা কৰা হ'ব। নীতিন নবীনৰ সপক্ষে 37খন মনোনয়ন পত্ৰ লাভ কৰা হৈছিল। সম্প্ৰতি ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ সংসদীয় দল পৰিষদৰ অন্যান্য সদস্যসকলে এই পদৰ বাবে নীতিন নবীনৰ নাম প্ৰস্তাৱ কৰিছিল। ইপিনে ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিয়ে ফেব্ৰুৱাৰীৰ ভিতৰত মিত্ৰতা সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শাসনাধিষ্ঠিত দলটোৰ সৈতে অগপ, বি পি এফ আৰু ইউ পি পি এলৰ মিত্ৰতা সম্পৰ্কত শীঘ্ৰে সিদ্ধান্ত লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ইপিনে কংগ্ৰেছ দলে বিধানসভা নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ লগতে সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লগতে কাইলৈৰ পৰা ৰাজ্যৰ 6টা স্থানত মাণ্ডলিক অভিৱৰ্তনৰ আয়োজন কৰিছে। শেহতীয়াকৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসমৰ নিৰ্বাচন পৰিচালনাৰ বাবে নিযুক্তি দিয়া তিনিগৰাকী বিশেষ পৰ্যবেক্ষকে কাইলৈৰ পৰা ছটা স্থানত বৈঠক অনুষ্ঠিত কৰিব। সমাগত নিৰ্বাচনৰ বাবে কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত দলটোৰ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমাগম হয়। কালি সন্ধিয়ালৈকে প্ৰায় 300গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰে। আজি আবেদন পত্ৰ জমা দিয়াৰ শেষ দিন। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে প্ৰকাশ কৰা মতে এতিয়ালৈকে 600+ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বিভিন্ন সমষ্টিৰ বাবে আবেদন দাখিল কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কালি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন পৰ্যালোচনা বৈঠকত জিলাখনৰ চৰকাৰী বিভাগসমূহৰ উন্নয়নমূলক কামৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
ভাৰত চৰকাৰ প্ৰয়াস আৰু প্ৰধানমন্ত্ৰীজী কা ভিজন হে কি নাম আৰু স্কীম কোচা আৰু ইজাদ এছপিৰেচনেল यानि जो बहुत लंबे समय से पुराने समय से पिछड़ रहे थे, सभी योजनाएं जो बनती हैं उनका लाभ कुछ क्षेत्रीय हिसाब से नहीं उठा पा रहे थे जिले, उनको चिन्हित करना, आइडेंटिफाई करना और उनको हर मानक में ऊपर उठाना। भारत सरकार की हर स्कीम, राज्य सरकार का पूरा एफर्ट, सभी विभाग साथ मिलके होल ऑफ गवर्नमेंट अप्रोच में कन्वर्जेंस के साथ जमीन पे सारी योजनाओं को उतारें और देखें। तो उसी के अंतर्गत आज यहाँ समीक्षा हुई, काफी अच्छी खुला संवाद हुआ। मैंने इंकरेज किया ऑफिसर्स को कि दे शुड बी ओपन एंड फ्रैंक एंड शेयर देयर चैलेंजेस, देयर इश्यूज दैट दे फेस, गिव मी सजेशंस दैट आई कैन गो बैक टू दिल्ली एंड डिस्कस एंड फाइंड सॉल्यूशंस टू इट। आई वाज वेरी हैप्पी। डिस्ट्रिक्ट एडमिनिस्ट्रेशन इज क्वाइट दे आर अलाइव टू दिस चैलेंज एंड दे आर आई एम हैप्पी दैट द डिस्ट्रिक्ट इज परफॉर्मिंग क्रेडिबली।
কেন্দ্ৰীয় মন্ত্ৰী চৌধুৰীয়ে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা 2025-26 উদ্বোধন কৰে। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা গৰু চোৰৰ সন্দেহত 5 লোকক গণপ্ৰহাৰৰ ঘটনা সংঘটিত হয়। এই আক্ৰমণত 1 লোকৰ মৃত্যু হোৱাৰ লগতে 4 লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনৰ আওদাং অঞ্চলত পথ নিৰ্মাণৰ কামত জড়িত থকা শ্ৰমিককেইজন কোকৰাঝাৰলৈ এখন 4-চকীয়া বাহনেৰে উভতি যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। গৌৰীনগৰৰ মাছিং ৰোড অঞ্চলত শ্ৰমিককেইজন গৈ থকা বাহনখন এটা স্থানীয় লোকৰ দলে আগচি ধৰি গৰু চোৰৰ সন্দেহত আক্ৰমণ কৰে। পাছত কোকৰাঝাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আক্ৰমণত মৃত্যু হোৱা শ্ৰমিকজন চিকনা জহুলাও বিস্মিত বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰভাত ব্ৰহ্ম, জুবিৰাজ ব্ৰহ্ম, সুনীল মুৰ্মু আৰু মহেশ মুৰ্মুক কোকৰাঝাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰে প্ৰভাত ব্ৰহ্মৰ অৱস্থা সংকটজনক বুলি আমাৰ কোকৰাঝাৰৰ সংবাদদাতাই জানিবলৈ দিছে। কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে এই ঘটনাক গৰিহণা দি ইয়াৰ উচিত তদন্তৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। কাছাৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি কাছুদাৰাম অঞ্চলৰ পৰা 2 পৰিমাণৰ মাদক দ্ৰব্যসহ 1 লোকক আটক কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 2 কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। এই সংক্ৰান্তত আৰক্ষীয়ে লোকজনক সোধা পোছা কৰিছে। ডিব্ৰুগড়ৰ চাবুৱা আৰক্ষীয়েও কালি অভিযান চলাই হাতীয়ালি তিয়হজলীয়া গাঁৱৰ দীপজ্যোতি গগৈ নামৰ লোকজনৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ভাঙৰ পেকেট জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত লোকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। জাগীৰোডৰ জুনবিলৰ পাৰত পৰহিলৈৰ পৰা 24 জানুৱাৰীলৈ 3-দিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জুনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জুনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। পৰহিলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। সেইদিনাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 23 জানুৱাৰী কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
পাহাৰ ভৈয়াম পাহাৰত উৎপাদিত হোৱা সামগ্ৰী ভৈয়াম উৎপাদিত সামগ্ৰীৰ মই এটা হাত বিনিময় কৰিবৰ কাৰণে গোভা ৰজাই ইয়াতে ৰাজ অভিষেক পাতি জুনবিল মেলাত জন্ম দিছিল। গতিকে প্ৰথমতে চনাই বিল বুলি কৈছিলে। চনাই মানে হৈছে জুন, বিল মানে হৈছে বিল। লাহে লাহে চন্দ্ৰ বিল হাত হল, চন্দ্ৰবিল হাত লা আছামে চবে জুনবিল হল। এতিয়া জুনবিল নামটো পপুলাৰ নাম আছে। অকল তিৱাসকলৰ নহয়, অসমৰ নহয়, ভাৰতবৰ্ষৰ এটা সম্পদ হৈছে। অসমৰ বা ভাৰতবৰ্ষৰ লোকসকলে ইতিমধ্যে আমাৰ কালি গুজৰাটৰ পৰা ফোন কৰিছে মেলাটো কেনেকুৱা হয়। ঠিক তেনেধৰণৰ কি এই যোগাযোগ ব্যৱস্থাবিলাক চলি থাকিব। দৰবাৰত আমাৰ এই ৰাজভাটাটো এতিয়া সম্পূৰ্ণ কৰি তুলিছে। সেই 23 তাৰিখৰ দিনাখনতে ইয়াতে ৰাজভাটা প্ৰদান কৰিব। জুন বিলত মাছ মাৰিব, আমাৰ খামৰেঙে বিলত মাছ মাৰিব, আৰু শেষদিনাখন আমাৰ প্ৰতীক ৰূপত কৰ সংগ্ৰহ কৰিব, আৰু লগতে আমাৰ প্ৰিয় ভাষা আৰু অসমীয়া ভাষাত কবিতা পাঠবিলাক হ'ব।
ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ অনাতাঁৰ মৰমাকলোৱা পৰিয়ালৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকী ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্ৰযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন দুটা বঁটা প্ৰদান কৰা হ'ব। কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক সৈয়দ সাদুল্লা সোঁৱৰণী বঁটা আৰু সুৰকাৰ গীতিকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব। বিশ্বনাথৰ শৰদ দুৱৰা, ধেমাজিৰ মাছখোৱাৰ অজিত দিহিঙীয়া আৰু যোৰহাটৰ জাজিৰ দিনেশ শৰ্মাক অনুৰাগী শ্ৰোতাবন্ধু বঁটা প্ৰদান কৰা হ'ব। ধেমাজিৰ মাছখোৱাৰ জোৰকটা সমন্বয় সংঘৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত আজি এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছুইজাৰলেণ্ডত উপস্থিত হোৱাৰ বাতৰিটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। বিশ্বৰ সৰ্ববৃহৎ অতিশয় কাৰ্যকৰী বাণিজ্যিক সন্মিলন ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক সন্মিলনত প্ৰথমবাৰৰ বাবে অসমে অংশগ্ৰহণ কৰিছে। 19 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে 5 দিনীয়াকৈ অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বিনিয়োগ, অৰ্থনীতি আদিকে ধৰি সৰ্বাংগীন উন্নয়নৰে জড়িত ভিন্ন বিষয়ত আলোচনা সত্ৰত মিলিত হ'ব আৰু একাধিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্মিলনত বিশ্বৰ শীৰ্ষস্থানীয় উন্নত দেশৰ ৰাষ্ট্ৰপ্ৰধান, বৃহৎ বহুজাতিক কোম্পানী, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববী আদিৰ সৈতে সাক্ষাতত মিলিত হ'ব। আমাৰ অসম, অসমীয়া প্ৰতিদিন, দি টাইমছ অফ ইণ্ডিয়া, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমিকে ধৰি প্ৰায়কেইখন কাকততেই এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ শিৰোনাম দখল কৰিছে। বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নীতিন নবীন নিৰ্বাচিত হোৱা বাতৰিটো আন কাকতসমূহৰ লগতে দি চেণ্টিনেল কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰয়াত জুবিন গাৰ্গ আৰু শিল্পীগৰাকীৰ পৰিয়ালবৰ্গক লৈ সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দিয়াৰ অপৰাধত কালি মহানগৰ আৰক্ষীয়ে শিখা শৰ্মা নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈছে। এই বাতৰিটোৱে দৈনিক অগ্ৰদূত, দি আছাম ট্ৰিবিউন, দৈনিক অসম, অসমীয়া খবৰকে ধৰি আটাইকেইখন কাকততেই প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। গংগা, ব্ৰহ্মপুত্ৰ, মোহনা অঞ্চলত ঘটা ভৌগোলিক পৰিৱৰ্তনৰ বাবে সমগ্ৰ অঞ্চলটো ক্ৰমাৎ বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ দিশে আগবাঢ়িছে বুলি বিশ্ববিখ্যাত নেচাৰ আলোচনীয়ে এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ কৰা বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
ধন্যবাদ মঞ্জিত। ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে মাজুলী জিলাত কালিৰে পৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অভিযান আৰম্ভ হৈছে। এই অভিযানত 15-65 বছৰ বয়সৰ লোকসকলক সামৰি লোৱা হৈছে। জিলাখনৰ 72,000 প্ৰাপ্তবয়স্ক লোকক এই সম্পূৰ্ণভাৱে বিনামূলীয়া নিৰাপদ প্ৰতিষেধক প্ৰদান কৰা হ'ব। চৰাইদেউ জিলাতো কালিৰে পৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অভিযান আৰম্ভ হৈছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই অভিযানৰ মূল লক্ষ্য হৈছে 15-65 বছৰ লোকসকলক ৰোগৰ পৰা সুৰক্ষিত কৰা। এই অভিযান 3 সপ্তাহ ধৰি ধাৰাবাহিকভাৱে চলিব বুলি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে সদৰি কৰিছে। ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী মোহিনীজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী নন্দকিশোৰ মৰ্দানীৰ কালি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ব্যৱসায়ীগৰাকীৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। চৌকিডিঙি ৰাজহুৱা শ্মশানত আজি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডাভোছৰ ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, অসমৰ বিকাশ যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দৃঢ় প্ৰত্যয়, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা চৰকাৰী লেটাৰ হেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বিষয় সন্দৰ্ভত এজাহাৰ দাখিল, নীতিন নবীন ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাটো নিশ্চিত, আজি আনুষ্ঠানিক ঘোষণা, কোকৰাঝাৰৰ কাৰিগাঁৱত গৰু চোৰাৰ সন্দেহত গণপ্ৰহাৰত এজন লোকৰ মৃত্যু, 4 জন গুৰুতৰভাৱে আহত, আৰু মাদক দ্ৰব্য বিৰোধী অভিযানৰ অধীনত আৰক্ষীৰ কাছাৰ আৰু ডিব্ৰুগড়ত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।